দ্বিতীয় বংশাৱলী 23 অধ্যায়। পাছৰ সপ্তম বছৰত যিহুৱাদাই প্ৰভাৱশালীৰে কাৰ্য কৰিলে, তেওঁ শতপতিসকলক, জিৰুহমৰ পুত্ৰ অজৰিয়াক, জিহুহাননৰ পুত্ৰ ইছমাইলক, উবেদৰ পুত্ৰ অজৰিয়াক, আদায়াৰ পুত্ৰ মাছেয়াক আৰু জিক্ষিৰ পুত্ৰ ইলিছাফটক লৈ নিজৰে সৈতে এটি নিয়ম কৰিলে। তাৰ পাছত তেওঁলোকে যিহুদা দেশত ফুৰি যিহুদাৰ সকলো নগৰৰ পৰা লেবিয়াসকলক আৰু ইজৰাইলৰ পিতৃবংশৰ মুখিয়ালসকলক গোটাই লৈ তেওঁলোকে জিৰচালেমলৈ আহিল। পাছত গোটেই সমাজে ঈশ্বৰৰ গৃহত ৰজাৰ লগত এটি নিয়ম কৰিলে। যিহুৱাদাই তেওঁলোকক ক'লে, চোৱা, দাউদৰ সন্তানসকলৰ বিষয়ে কোৱা যিহুৱাৰ বাক্য অনুসাৰে ৰজাৰ পুত্ৰই ৰাজত্ব কৰিব। এইটোৱে হৈছে তোমালোকে কৰিবই লাগিব। তোমালোকৰ পুৰোহিত আৰু লেবিয়াসকলৰ যিমান লোক বিশ চাম্বাৰত সেৱা কৰিব, তেওঁলোকৰ তিনি ভাগৰ এভাগে দুৱৰী হ'ব, দ্বিতীয় ভাগ ৰাজগৃহত থাকিব আৰু তৃতীয় ভাগে প্ৰৱেশ দুৱাৰত থাকিব। সকলো লোক যিহুৱাৰ গৃহৰ চোতালত থাকিব। কিন্তু পুৰোহিতসকল আৰু পৰিচৰ্যা কৰোতা লেবিয়াসকলৰ বাহিৰে আন কোনো লোকক যিহুৱাৰ গৃহত প্ৰৱেশ কৰিবলৈ নিদিবা। তেওঁলোকহে সোমাব, কাৰণ তেওঁলোকে সেই ঠাইতে কাৰ্য কৰে। সকলোৱে যিহুৱাৰ আজ্ঞাবোৰ পালন কৰিব লাগিব। আৰু লেবিয়াসকলৰ প্ৰতিজনে নিজ হাতত অস্ত্ৰ লৈ ৰজাক আৱৰি ৰাখিব লাগিব। যিজন লোকেই গৃহৰ ভিতৰত সোমাব, তেওঁক বধ কৰা হওক। ৰজাই যেতিয়া ভিতৰলৈ আহে বা বাহিৰলৈ ওলাই যায়, তেতিয়া তোমালোকে তেওঁৰ লগে লগে থাকিবা। তাতে যিহুৱাদা পুৰোহিতে যি যি আজ্ঞা দিছিল, লেবিয়াসকল আৰু গোটেই যিহুদাই সেইদৰে সকলো সেৱা কৰিলে। তেওঁলোক প্ৰতিজনে বিশ চাম্বাৰে সোমোৱা আৰু বিশ চাম্বাৰে ওলোৱা নিজ নিজ লোকসকলক ল'লে, কিয়নো যিহুৱাদা পুৰোহিতে পাল আদায় হোৱা লোকসকলক বিদায় নিদিলে। তাৰ পাছত দাউদ ৰজাৰ যি যি বৰচা, ঢাল আৰু বাৰু ঈশ্বৰৰ গৃহত আছিল, যিহুৱাদা পুৰোহিতে সেইবোৰ শতপতিসকলক দিলে। তেওঁ সকলো লোকক গৃহৰ সোঁকাষৰ পৰা বাওঁকাষলৈকে যজ্ঞবেদী আৰু গৃহৰ মাজৰ ঠাইত ৰজাৰ চাৰিওফালে ৰাখিলে। তেওঁলোকৰ প্ৰতিজনৰ হাতত অস্ত্ৰ আছিল। তাৰ পাছত তেওঁলোকে ৰাজকোঁৱৰক বাহিৰলৈ উলিয়াই আনি তেওঁ মূৰত কিৰীতি আৰু হাতত সাক্ষ্য পুস্তক দি তেওঁ ৰজা পাতিলে। আৰু যিহুৱাদা ও তেওঁৰ পুত্ৰসকলে তেওঁক অভিষেক কৰিলে। তেতিয়া সকলোৱে ক'লে, ৰজা চিৰজীৱী হওক। যেতিয়া অথলিয়াই লোকসকলক লৰা ঢপৰা কৰা আৰু ৰজাক প্ৰশংসা কৰি চিঞৰ বাখৰ কৰা শুনিলে, তেতিয়া তেওঁ যিহুৱাৰ গৃহলৈ লোকসকলৰ ওচৰলৈ আহিল আৰু চাই দেখিলে যে সোমোৱা ঠাইত ৰজাৰ নিজ স্তম্ভটোৰ ওচৰত থিয় হৈ আছে আৰু শতপতিসকল ও তুৰি বজোৱাসকল ৰজাৰ ওচৰত আছে। দেশৰ সকলো লোকসকলে আনন্দ কৰি আছিল, তুৰি বজাই আছিল আৰু প্ৰশংসা কৰিব জনা নিপুণ গায়কসকলে বাদ্যযন্ত্ৰ লৈ গীত গাই আছিল। তেতিয়া অথলিয়াই নিজৰ কাপোৰ ফালি ৰাজদুহী ৰাজদুহী বুলি চিঞৰি চিঞৰি ক'লে। কিন্তু যিহুৱাদা পুৰোহিতে সৈন্যৰ অধ্যক্ষ শতপতিসকলক বাহিৰলৈ আনি ক'লে, তাইক দুই শাৰীৰ মাজেদি বাহিৰলৈ লৈ যোৱা। যিজন লোক তাইৰ পাছত যাব, তেওঁক তৰোৱালে বধ কৰা হওক। কিয়নো পুৰোহিতে কৈছিল, যিহুৱাৰ গৃহৰ ভিতৰত তাইক বধ নকৰিবা। তেতিয়া লোকসকলে তেওঁৰ বাবে বাট এৰি দিলে আৰু তেওঁ অস্ত্ৰ দুৱাৰৰ সোমোৱাৰ ঠাইলৈ গৈ ৰাজগৃহত সোমাল আৰু সেই ঠাইতে তেওঁলোকে তেওঁক বধ কৰিলে। তাৰ পাছত লোকসকলে যেন যিহুৱাৰ প্ৰজা হয় এইভাৱেৰে যিহুৱাদাই নিজৰ আৰু আটাই প্ৰজা ও ৰজাৰ মাজত এটি নিয়ম কৰিলে। তেতিয়া সকলো লোক বালৰ ঘৰলৈ গৈ সেই ঘৰ ভাঙি পেলালে, তাতে তাৰ বেদী ও মূৰ্তিবোৰ দুখৰ দুখৰ কৰিলে আৰু বেদীবোৰৰ আগত বালৰ পুৰোহিত মত্তনক বধ কৰিলে। আৰু ডাইডৰ আদেশ অনুসাৰে আনন্দেৰে আৰু গানেৰে সৈতে মুচিৰ ব্যৱস্থাত লিখামতে জিহুৱাৰ উদ্দেশ্যে হোম বলি উৎসৰ্গ কৰিবলৈ ডাইডে জিহুৱাৰ গৃহত যি লেবিয়া পুৰোহিতসকলক ভাগ ভাগ কৰি দিছিল তেওঁলোকৰ হাতত জিহুৱাদাই জিহুৱাৰ গৃহৰ কাৰ্যভাৰৰ বাবে তেওঁলোকক নিযুক্ত কৰিলে যাতে কোনো প্ৰকাৰৰ অখুচি লোকে যেন নুসুমায় এইকাৰণে তেওঁ জিহুৱাৰ গৃহৰ আটাই দুৱাৰত দুৱৰি ৰাখিলে। পাছত জিহুৱাদাই শতপতিসকলক মান্যবন্ত লোকসকলক লোকসকলৰ শাসনকৰ্তাসকলক আৰু দেশৰ সকলো লোকক লগত লৈ ৰজাক জিহুৱাৰ গৃহৰ পৰা নমাই আনিলে। তেওঁলোকে ওপৰ দুৱাৰেদি আহি ৰাজসিংহাসনত ৰজাক বহুৱালে। তেতিয়া দেশৰ সকলো মানুহে আনন্দ কৰিলে আৰু নগৰ সুঠিলে থাকিল। কিন্তু অথলীয়াক হলে লোকসকলে তৰোৱালেৰে বধ কৰিলে।